এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ক্ৰোৱেছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এটা নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে জাগ্ৰেবত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তি তথা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতাৰ ব্যৱহাৰৰ জৰিয়তে সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষই আজি ছদিন অতিক্ৰম কৰিছে। আৰু উমৈহতীয়া পেঞ্চন আঁচনিয়ে সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এতিয়া অৱসৰ আৰু মৰণোত্তৰ গ্ৰেচুইটি সা সুবিধা লাভ কৰিব। এতিয়া শুনক বিতং বাতৰি। ক্ৰোৱেছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এটা নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে জাগ্ৰেবত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজত কৌশলগত সহযোগিতা গভীৰ কৰাৰ লগতে মূল খণ্ডসমূহত চুক্তি আৰু সাংস্কৃতিক কূটনীতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ক্ৰোৱেছিয়াই বিজ্ঞান, প্ৰযুক্তি, কৃষি, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বৃহৎ চুক্তি স্বাক্ষৰ কৰিব। বৈজ্ঞানিক সহযোগিতাৰ কাৰ্যসূচীয়ে যৌথ গৱেষণা আৰু জ্ঞানৰ বিনিময়ক উৎসাহিত কৰিব। এক বিস্তৃত কৃষি চুক্তিয়ে অগ্ৰাধিকাৰ থকা 30টা ক্ষেত্ৰ সামৰি ল'ব। পৰিৱেশ কলা, সংগ্ৰহালয়, পুৰাতত্ব আৰু সংবাদ মাধ্যমক সামৰি 2030 চনলৈকে সাংস্কৃতিক বিনিময় কাৰ্যসূচী বৃদ্ধিৰ ক্ষেত্ৰতো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। জাগ্ৰেব বিশ্ববিদ্যালয়ত হিন্দী বিভাগ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতৰ ভাষিক আৰু শৈক্ষিক প্ৰসাৰৰ আশা কৰা হৈছে। সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসন লাভ কৰাৰ বাবে ক্ৰোৱেছিয়াৰ পৰা সমৰ্থন পোৱাত প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে সহায় কৰিব। ভাৰত ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি, ইউৰোপ, মধ্যপ্ৰাচ্য আৰু ভাৰতক সংযোগ কৰা কৰিডৰ বহল কৰাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ৰোৱেছিয়া ভ্ৰমণে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ পৰা ক্ৰোৱেছিয়া হাজাৰ হাজাৰ মাইল দূৰত অৱস্থিত যদিও দেশখনত ভাৰতীয় সংস্কৃতি আৰু সদিচ্ছা ব্যাপকভাৱে বিয়পি পৰা দেখা যায়। ক্ৰোৱেছিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অৰুণ গোৱেলে কয় যে দেশখনৰ নাগৰিকসকলৰ ভাৰতৰ প্ৰতি মৰম আৰু আকৰ্ষণ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ৰোৱেছিয়া ভ্ৰমণৰ লগে লগে দেশ দুখনৰ জনসাধাৰণৰ মাজত সংযোগ বৃদ্ধি পোৱাৰ লগতে দুয়োখন দেশৰ লোক অৰ্থনৈতিক, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত উপকৃত হ'ব। শ্ৰীগোৱেলে লগতে কয় যে ক্ৰোৱেছিয়াত বৃহৎ সংখ্যক লোকে যোগাসন কৰে। দেশখনত 250টা যোগাসন কেন্দ্ৰ আৰু 25টা আয়ুৰ্বেদিক কেন্দ্ৰ থকা বুলিও ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তি তথা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতাৰ ব্যৱহাৰৰ জৰিয়তে সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কয় যে দেশে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি পৃথিৱীৰ ভিতৰতে সামৰিক সেৱাতন্ত্ৰৰ সৈতে জড়িত সামগ্ৰী নিৰ্মাণৰ বাবে এখন উন্নত বজাৰ গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতীয় কৰ্পৰেট আইন সেৱা, সামৰিক বিমান ব্যৱস্থাৰ গুণগত মানৰ আশ্বাস সেৱা আৰু কেন্দ্ৰীয় শ্ৰম সেৱাৰ সৈতে পৰীক্ষামূলকভাৱে জড়িত ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। আনহাতে তেওঁ প্ৰশাসনিক সেৱাত নিয়োজিত বিষয়াসকলক উদ্দেশ্যি কয় যে তেওঁলোকৰ সিদ্ধান্ত আৰু কৰ্মৰ দ্বাৰাই জনসাধাৰণৰ জীৱন পৰিৱৰ্তন কৰাৰো ক্ষমতা ৰাখে। তেওঁ লগতে বিষয়াসকলক সঠিক শাসন ব্যৱস্থা, স্বচ্ছতা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য কৰি যোৱাৰ বাবেও আহ্বান জনায়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ গেছ নিৰ্গমন সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ অৱনতি ৰোধ কৰাৰ বাবে ONGCক যুদ্ধকালীন তৎপৰতাৰে গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিবলৈ পত্ৰখনৰ জৰিয়তে অনুৰোধ জনাইছে। তেওঁ লগতে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে ONGCয়ে অধিক সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মত পোষণ কৰে। ৰাজ্য চৰকাৰে প্ৰভাৱিত লোকসকলক সকলো ধৰণৰ সাহায্য আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCয়ে শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰত গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে দেশ বিদেশৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী কাম কৰি আছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই। প্ৰতিষ্ঠানটোৱে গেছ নিৰ্গমন হৈ থকা 147 নম্বৰ ৰিগৰ খননৰ দায়িত্বত থকা এছ কে পেট্ৰ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৰ বিৰুদ্ধে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। সাহিত্য অকাডেমীয়ে 2025 বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে। অসমৰ সুপ্ৰকাশ ভূঞালৈ কুচিয়ানামা শীৰ্ষক চুটি গল্প সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহঁতৰ পদ্যৰ বাবে শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অমৰ খুংগুৰ বড়োৱে বড়ো ভাষাত লিখা অং অচুৰ কবিতা সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু বিনয় কুমাৰ ব্ৰহ্মই খান্তি বৌচম আৰু আখু দানাই শিশু গল্প সংকলনৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা লাভ কৰা চাৰিওজন সাহিত্যিকলৈ অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনেৰে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এই যাত্ৰাত অব্যাহত ৰাখিবলৈ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। সঞ্জীৱনী পাঠকৰ পৰা
মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষই আজি ছদিন অতিক্ৰম কৰিছে। তেহৰাণত হোৱা বিস্ফোৰণৰ পাছত কেন্দ্ৰীয় চালিত আৰু অস্ত্ৰ উৎপাদনৰ এলেকাসমূহ আক্ৰমণ কৰাৰ কথা ইজৰাইলে নিশ্চিত কৰিছে। হাইপাৰছনিক ফাটেহ প্ৰজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰাণে ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাক লক্ষ্য কৰি আক্ৰমণ কৰে। ইজৰাইলৰ সামৰিক বাহিনীয়ে জনাইছে যে তেহৰাণত থকা কেন্দ্ৰচালিত উৎপাদন এলেকা আৰু একাধিক অস্ত্ৰ নিৰ্মাণকাৰী ব্যৱস্থাসমূহ নস্যাত কৰাৰ বাবে আক্ৰমণ চলোৱা হৈছিল। 50খনতকৈও বেছি ফাইটাৰ জেট এৰোপ্লেনে এই আক্ৰমণত অংশ লৈছিল। ইজৰাইলৰ সামৰিক বাহিনীয়ে ইয়াৰ লগতে আৰু বহুতো অস্ত্ৰ উৎপাদনকাৰী অঞ্চলক লক্ষ্য কৰি লোৱা হৈছিল বুলি জানিবলৈ দিছে। আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি কেন্দ্ৰই এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে। আনহাতে ইৰাণৰ নেতা আয়াতুল্লাহ আলী খামেনেই ইজৰাইলক সতৰ্কবাণী প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে খামেনেই কৈছে যে যুদ্ধ ইতিমধ্যেই আৰম্ভ হৈছে। তেওঁ লগতে কয় যে ইৰাণে ইজৰাইলক সঠিক প্ৰত্যুত্তৰ দিব লাগিব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক আত্মসমৰ্পণ কৰাৰ বাবে আহ্বান জনাইছিল। ইজৰাইলৰ সামৰিক মুখপাত্ৰ এফিডেফ্ৰিনে কয় যে যোৱা 5টা দিনত ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ 1100টা লক্ষ্যত আক্ৰমণ চলাইছিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে চলোৱা DNA পৰীক্ষাত এতিয়ালৈকে 190টা নমুনা চিনাক্ত কৰা হৈছে। আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ ৰাকেশ যোশীয়ে জনাইছে যে বৰ্তমানলৈকে মৃতদেহৰ শৰীৰৰ অংশৰ 157টা নমুনা পৰিয়ালৰ হাতত অৰ্পণ কৰা হৈছে। আনহাতে বিমানখনত যাত্ৰা কৰা একমাত্ৰ জীৱিত যাত্ৰী বিশ্বাস কুমাৰক কালি হস্পিটেলৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। তেওঁ লগতে জনায় যে হস্পিটেলখনত ভৰ্তি হৈ থকা BJ মেডিকেল কলেজৰ কাষৰীয়া আৱাসিক এলেকাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা 71জন ব্যক্তিৰ 3জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। উল্লেখযোগ্য যে এই দুৰ্ঘটনাত 8জন স্থানীয় ব্যক্তিৰ লগতে 4জন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়েও প্ৰাণ হেৰুৱাইছিল। উমৈহতীয়া পেঞ্চন আঁচনিয়ে সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এতিয়া অৱসৰ আৰু মৰণোত্তৰ গ্ৰেচুইটি সা সুবিধা লাভ কৰিব। NDA চৰকাৰৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত ভাষণ দি কৰ্মচাৰী, ৰাজহুৱা উজাৰাপতি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এইদৰে কয়। তেওঁ লগতে কয় যে এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অৱসৰৰ সুবিধাসমূহৰ ক্ষেত্ৰত সমতা স্থাপন কৰিব। এই নতুন ব্যৱস্থাই ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰিব। কেন্দ্ৰীয় চৰকাৰে বিগত 10 বছৰত চৰকাৰী চাকৰিৰ খালী পদ পূৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 11 বছৰত হোৱা প্ৰশাসনিক সংস্কাৰসমূহ কেৱল শাসন ব্যৱস্থাতে সীমাবদ্ধ নাথাকি ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছিল বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ কয় যে প্ৰযুক্তিৰ সময়ত সহজভাৱে জীৱন যাপন কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক্ৰোৱেছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে জাগ্ৰেবত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তি তথা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতাৰ ব্যৱহাৰৰ জৰিয়তে সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষই আজি 6 দিন অতিক্ৰম কৰিছে। আৰু উমৈহতীয়া পেঞ্চন আঁচনিয়ে সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এতিয়া অৱসৰ আৰু মৰণোত্তৰ গ্ৰেচুইটি সা সুবিধা লাভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।